আকাশবাণী গুৱাহাটী সন্ধিয়াৰ বিয়লীয়া আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভাৰ পাঁচখন আসনৰ বাবে অসমত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীৱতৰ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰত জনসমাৱেশত অংশ ল'ব। মন্ত্ৰী শ্বাহৰ লগতে সমাৱেশসমূহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। আম আদমী পাৰ্টীৰ নেত্ৰী আতিশে ডিব্ৰুগড়ৰ দিলিয়াজানত আয়োজিত ৰোড শ্বত অংশগ্ৰহণ কৰিছে। নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কণ্ডিলৰ হৈ প্ৰচাৰ চলাব। কাইলৈ তেওঁ নিতিচুকীয়াত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত বিনিময়ৰ লগতে মাৰ্ঘেৰিটাত মটৰচাইকেল সমদল আৰু নিৰ্বাচনী সভাত অংশ ল'ব। 10 এপ্ৰিলত তেওঁ তেজপুৰৰ প্ৰাৰ্থীগৰাকীৰ হৈ ৰোড শ্বত অংশগ্ৰহণ কৰিব। কাইলৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, ৰাষ্ট্ৰীয় মুখ্য সম্পাদক জিতেন্দ্ৰ সিং আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়েও বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ চৰকাৰে কন্যা শিশুৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে। ডঃ শৰ্মাই আজি শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। এই সভাত দলৰ নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ 14খন আসনৰ ভিতৰত 2খন আসনতহে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য কৰে। ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নৱগঠিত মাকুম বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। ইপিনে সমষ্টিটোৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি মহানগৰীৰ বিভিন্ন অঞ্চলত কেইবাটাও প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায়। তেওঁ দুধনৈ, দৰংগিৰি, কাছাদল আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ ডেৰেকত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি যোৰহাট জিলাৰ তিয়ক চাহবাগিচাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। আসন্ন লোকসভা নিৰ্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। গোলাঘাট জিলাৰ বোকাখাটৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ উদ্যোগত আজি চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বোকাখাট মহকুমাধিপতি কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলী বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে। নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে এই ৰেলীত অংশগ্ৰহণ কৰে। অহা 19 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনত যাতে অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে লগতে যুৱ ভোটাৰসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সজাগতা সভা অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলা প্ৰশাসনে সমাগত লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলাখনৰ জি কে বি মহাবিদ্যালয়ত মহিলা নিৰ্বাচনী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰাক্তন মন্ত্ৰী তথা বি পি এফৰ প্ৰতিষ্ঠাতা চন্দ্ৰম ব্ৰহ্মই অহা 12 এপ্ৰিলত ইউ পি পি এলত যোগদান কৰিব। চিৰাঙৰ চাপাগুৰিত আয়োজিত এখন সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁৰ সৈতে সেইদিনা কেইবাটাও দল সংগঠনৰ লোকে ইউ পি পি এল দলত যোগদান কৰিব। অঞ্চলটোৰ স্থায়ী শান্তি স্থাপন, উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগত সংগঠিত পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অনুসন্ধান অব্যাহত ৰাখিছে। সেই অনুসৰি আজি বিশেষ তদন্তকাৰী গোটে উলুবাৰী অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত 2013 বৰ্ষ পৰীক্ষাৰ দায়িত্বত নিয়োজিত 7জনকৈ নিৰীক্ষকৰ ভাষ্য গ্ৰহণ কৰে। বিশেষকৈ পৰীক্ষাৰ বহীত থকা স্বাক্ষৰ সন্দৰ্ভত তদন্তকাৰী বিষয়া নিৰীক্ষক কেইগৰাকীৰ পৰা তথ্য গ্ৰহণ কৰে। আই পি পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।